এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰে সৈতে মই অৰুণিমা গোস্বামী। অসম চুক্তি অনুসৰি ৰাজ্যখনত যোৱা 31 জানুৱাৰী পৰ্যন্ত 1,65,992 জন লোকক বিদেশী বুলি চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 30,115 জনক বহিষ্কাৰ কৰা হৈছে। অসম বিধানসভাত আজি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকীৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ 267.5 কিলোমিটাৰ দৈৰ্ঘৰ অঞ্চল ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ শ্ৰীভূমি জিলাৰ সৈতে সংলগ্ন হৈ আছে। এই সীমান্ত অঞ্চলৰ 228 কিলোমিটাৰৰো অধিক এলেকাত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা হৈছে আৰু বাকী থকা অংশ নদী অঞ্চল হোৱা হেতুকে বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা 4.5 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আপত্তি দৰ্শোৱাৰ বাবে বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই বুলি মন্ত্ৰী বৰাই প্ৰকাশ কৰে। অৱশ্যে নদী অঞ্চলসমূহত সীমান্ত সুৰক্ষা বাহিনীয়ে সৰ্বাত্মক সংহত সীমান্ত ব্যৱস্থাপনা আৰু নৌকা পৰ্যবেক্ষণ চকী স্থাপন কৰি জলভাগ নিৰীক্ষণ কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। ইপিনে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত সমিতিয়ে আগবঢ়োৱা 67টা পৰামৰ্শ 52টা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে দুলানি বৈঠক অনুষ্ঠিত কৰি কাৰ্য পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ভাষাই সংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু এটা ভাষাৰ মৃত্যু মানে এটা সভ্যতাৰ মৃত্যু। গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ সমীপৰ সোণাপুৰত আয়োজিত পূব আৰু উত্তৰ পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে হিন্দী ভাষা অসমৰ জনসাধাৰণৰ চিনাকি ভাষা আৰু এই ভাষা আলংকাৰিক হোৱাৰ পৰিৱৰ্তে সহজে বোধগম্য হোৱা উচিত। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ উপৰি ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহতো হিন্দী ভাষাৰ কাৰ্যসূচী আয়োজন কৰা উচিত বুলি তেওঁ পৰামৰ্শ দিয়ে। সন্মিলনত অংশ লৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ভাষা সংস্কৃতি এখন ৰাষ্ট্ৰৰ আত্মা আৰু পৰিচয়স্বৰূপ। তেওঁ লগতে জনসাধাৰণে যোগাযোগৰ বাবে আন ভাৰতীয় ভাষাৰ লগতে হিন্দী ভাষাও ব্যৱহাৰ কৰা উচিত বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি জনসাধাৰণৰ সৈতে তেওঁলোকৰ ভাষাত যোগাযোগ কৰিলেহে গণতন্ত্ৰ বৰ্তি থাকিব আৰু প্ৰসাৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহে ৰাজ্যিক চৰকাৰী ভাষাৰ লগতে হিন্দী ভাষাও প্ৰয়োগ কৰা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সন্মিলনত দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মিলনত বিভিন্ন চৰকাৰী কাৰ্যালয়, বেংক তথা অন্যান্য প্ৰতিষ্ঠানসমূহত চৰকাৰী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে 48 গৰাকী লোকক বঁটা প্ৰদান কৰা হয়। গুৱাহাটী পৌৰ নিগমে চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈকে 85 কোটি টকাৰ সম্পত্তি কৰ সংগ্ৰহ কৰিছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কৰ আদায় দিবলৈ বাকী থকাসকলক 20 মাৰ্চৰ ভিতৰত ধন পৰিশোধ কৰিবলৈ আহান জনায়, অন্যথা 20% পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি সকীয়াই দিয়ে। তেওঁ কয় যে 2024-25 বৰ্ষত গুৱাহাটীৰ হোল্ডিং নম্বৰ থকা 1,60,000 ঘৰৰ ভিতৰত 1,10,000 বাসগৃহৰ পৰা কৰ সংগ্ৰহ কৰা হৈছে আৰু দোকানসমূহৰ পৰা 27 কোটি টকা কৰ হিচাপে লাভ কৰা হৈছে। তেওঁ কয় যে যিসকলে এপ্ৰিলৰ ভিতৰত 2025-26 বৰ্ষৰ সম্পত্তি কৰ আদায় দিব তেওঁলোকে 10% আৰু মে মাহত আদায় দিয়াসকলে 5% ৰেহাই লাভ কৰিব। ইয়াৰ বিপৰীতে যিসকলে বছৰৰ ধন বছৰতে নিদিয়ে তেওঁলোকে 20% পৰ্যন্ত জৰিমনা আদায় দিব লাগিব বুলি তেওঁ কয়। এতিয়াও প্ৰায় 25,000 ব্যৱসায়ীৰ বৈধ বাণিজ্যিক অনুজ্ঞাপত্ৰ নাই বুলি উল্লেখ কৰি মেয়ৰগৰাকীয়ে মে মাহৰ ভিতৰত নবীকৰণ নকৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ অনুজ্ঞাপত্ৰ বাতিল বা বন্ধ কৰা হ'ব বুলি সকীয়াই দিয়ে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই আজি বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী সহকাৰী আয়ুক্তক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। দলটোৱে গৌৰৱ শেখৰ দাস নামৰ সহকাৰী আয়ুক্তগৰাকীক নিজ কাৰ্যালয়তে অতৰ্কিতে অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতেলতে ধৰা পেলায়। বন বিভাগৰ দায়িত্বত থকা সহকাৰী আয়ুক্তগৰাকীক সম্প্ৰতি জেৰা কৰি থকা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আজি দিনৰ 11:06 এটা মজলীয়া ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.7। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মণিপুৰৰ চংডাঙৰ পৰা 29 কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ম্যানমাৰতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। বাক্সা জিলাৰ নিমুৱাত আজি ৰাজ্যসভাৰ সাংসদ ৰণকুৰা নাৰ্জাৰীয়ে 24 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পলিটেকনিক আৰু ভকেচনেল ট্ৰেইনিং ইনষ্টিটিউটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সাংসদগৰাকীৰ লগতে বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।